এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে পঞ্চদশ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ সামৰণি, অধিৱেশনত 33খন ন পুৰণি বিধেয়ক গৃহীত, 6টা জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰীগোটৰ প্ৰতিবেদন বিধানসভাত দাখিল। আজি দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ 128 সংখ্যক খণ্ড। নগাঁও জিলাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ দখলীকৃত ভূমিত আজিও প্ৰশাসনৰ উচ্ছেদ অভিযান। আৰু গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় উত্তৰ পূব পেৰা স্পৰ্টছ মিটত 53টা সোণৰ পদকেৰে অসমৰ শ্ৰেষ্ঠত্ব অৰ্জন। পঞ্চদশ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ কালি সামৰণি পৰে। এই অধিৱেশনত 9 পুৰণি মুঠ 33খন বিধেয়ক গৃহীত হয়। কালি অন্তিম দিনা শিক্ষা বিভাগৰ 6খন বিধেয়ককে ধৰি মুঠ 11খন বিধেয়ক গৃহীত হয়। ইয়াৰ ভিতৰত শিক্ষক শিক্ষয়িত্ৰীৰ সেৱা প্ৰাদেশিকীকৰণ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ পুনৰ গঠন সংশোধনী বিধেয়ক 2025, অসম বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানৰ মাচুল নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2025 আৰু শিক্ষকৰ নিয়োগ আৰু বদলীকৰণ বিধেয়কো আছে। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে কয় যে ৰাজ্যৰ অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণৰ সমস্যা সমাধানৰ বাবে 2017 চনৰ প্ৰাদেশিকীকৰণ আইনৰ চৰ্তসমূহ শিথিল কৰা হৈছে। 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে ৰাজ্য স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহৰ শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে।
কিন্তু যিহেতু 6 এই নন গভৰ্ণমেণ্ট এডুকেশ্যন আইনখন পাছ কৰাই হৈছে, গতিকে 6-7 ৰেহাই, 7-8 ৰেহাই আৰু 9-10 ধৰা হ'ল যে 9-10। এইবাৰ আমি সেইকাৰণে সংশোধনী আনিছো যে স্কুলখন 1-1-2006 আগৰ পৰাই আছে, এনচিলেণ্ডত আছে, DCA কাগজখন লিখি দিলে DCA প্ৰমাণিত কৰিব লাগিব যে পত্তা নাই সঁচা, কিন্তু এই বিদ্যালয়খন NC ভিলেজত 1-1-2006 আগৰ পৰা থকাটো সঁচা, সেইটো DCA লিখি দিলে আমি তাকেই মাটিৰ পত্তা বুলি ধৰি লৈ প্ৰভিঞ্চিয়েলাইজেশ্যন আউটাৰ ভিতৰ লৈ আনো।
শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ নিশ্চিতকৰণৰ বাবে যোগদানৰ ভিত্তিবৰ্ষ সংশোধনীৰ চিন্তা চৰ্চা কৰা বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। অহা বছৰৰ ফেব্ৰুৱাৰীত হ'বলগীয়া বিধানসভাৰ অধিৱেশনত এই সন্দৰ্ভত বিধেয়কখন পুনৰ সংশোধনৰ প্ৰচেষ্টা চলোৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মাচুল নিয়ন্ত্ৰণ প্ৰাধিকৰণে এতিয়াৰে পৰা ৰাজ্যৰ খ্ৰীষ্টিয়ান মিছনাৰীসকলক সামৰি ল'ব বুলিও তেওঁ প্ৰকাশ কৰে। সংশোধনীৰ জৰিয়তে গাঁও পঞ্চায়ত এলেকাৰ অধীনৰ সকলো ব্যক্তিগত খণ্ডৰ মাচুলৰ ঊৰ্ধসীমা 25% হ্ৰাস পাব বুলিও মন্ত্ৰীগৰাকীয়ে সদনক অৱগত কৰে। ৰাজ্যৰ জনজাতীয় খণ্ড আৰু বেষ্টনীৰ অধীনৰ ভূমি সমস্যা সমাধানৰ বাবে 11খন জিলাত ভূমি ন্যায়াধীকৰণ স্থাপন কৰাৰ বাবেও কালি সদনত সিদ্ধান্ত লোৱা হয়। সদনত কালি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই এই বিষয়ে সদৰি কৰে। অসম জিলা ভূমি ন্যায়াধীকৰণ বিধেয়ক 2025 গৃহীতকৰণৰ পূৰ্বে বিৰোধী দলৰ বিধায়কসকলৰ সংশোধনী প্ৰস্তাৱৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সদনত কালি 2023-24 বিত্তীয় বৰ্ষৰ দেশৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ প্ৰতিবেদনসমূহো দাখিল কৰে। ইয়াৰ পাছতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদনৰ কাম কাজ অনিৰ্দিষ্টকাললৈ স্থগিত ঘোষণা কৰে। 6টা জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰীগোটৰ প্ৰতিবেদন কালি শীতকালীন অধিৱেশনৰ অন্তিম দিনা বিধানসভাত দাখিল কৰা হয়। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে বিধানসভাত এই প্ৰতিবেদন দাখিল কৰে। ইয়াৰ লগে লগে এই জনগোষ্ঠীসমূহৰ জনজাতিকৰণৰ ক্ষেত্ৰত থকা আঁসোৱাহ দূৰ হোৱাৰ পথ প্ৰশস্ত হৈছে। বৰ্তমান জনজাতিসকলে লাভ কৰি থকা সা সুবিধাত ব্যাঘাত নোহোৱাকৈ নতুনকৈ জনজাতিৰ মৰ্যাদা লাভ কৰিবলগীয়াসকলে নিজৰ প্ৰাপ্য সা সুবিধা লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অৱশ্যে মন্ত্ৰীগোটৰ প্ৰতিবেদনে সমগ্ৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব। এই প্ৰতিবেদন অনুসৰি অসমত অনুসূচিত জনজাতি ভৈয়াম, পাহাৰ আৰু উপত্যকা এই 3টা ভাগত ভাগ কৰা হ'ব। প্ৰতিবেদনত লগতে সাংবিধানিক সংশোধনীৰ জৰিয়তে ষষ্ঠ অনুসূচীৰ লোকসভা সমষ্টিসমূহ স্থায়ীভাৱে অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণৰ প্ৰস্তাৱ দিয়া হৈছে। এই সন্দৰ্ভত মন্ত্ৰী কেশৱ মহন্তই সাংবাদিকৰ আগত এইদৰে কয়।
STV আপোনালোকে একো বেলেগ ভাবিবলগীয়া নাই, তাৰ মানে ST হিলছ আছে, ST প্লেইনছ আছে। গতিকে ST প্লেইনছ আৰু ST হিলছৰ মাজত কতো তেখেতসকলৰ কোনো অসুবিধা নাই। তেওঁলোকে এটা জেগাত ST হিলছে, তেওঁলোকে তেওঁলোকৰ ক্ষেত্ৰখন তাত আছে, ST প্লেইনছৰ ক্ষেত্ৰখন বেলেগ, ST ভিৰো ক্ষেত্ৰখন বেলেগ। গতিকে নতুনকে হোৱা যিখিনি জনজাতি, এইটো অৱশ্যে পাৰ্লিয়ামেণ্টে আইন পাছ কৰিব লাগিব, হোৱাৰ পিছত ST ষ্টেটাছ পোৱাৰ পিছত এইসকলে ST প্লেইনছ আৰু ST হিলছক কোনো ধৰণে তেওঁলোকৰ যিখিনি এক্তিয়াৰ আছে সেই এক্তিয়াৰখিনিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়।
টাই আহোমকে ধৰি 6টা জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটে দাখিল কৰা প্ৰতিবেদনক লৈ জনগোষ্ঠীকেইটাৰ সংগঠনে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। শিৱসাগৰত কালি দৌলমুখ চাৰিআলিত টাই আহোম যুৱ পৰিষদে চৰকাৰৰ স্থিতিক আদৰণি জনাই আনন্দ উল্লাস কৰে। এই সন্দৰ্ভত সংগঠনটোৰ নেতা দিগন্ত তামুলীয়ে আমাৰ শিৱসাগৰৰ সংবাদদাতাৰ আগত এইদৰে কয়।
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত যি আটাইতকৈ শক্তিশালী পদক্ষেপৰ প্ৰয়োজন আছিলে মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল, সেই মন্ত্ৰী গোটৰ প্ৰতিবেদন আজি অসম চৰকাৰে অসম বিধানসভাত আজি দাখিল কৰিছে আৰু এটি এই অতি যুগান্তকাৰী পদক্ষেপৰ বাবে আমি অসম চৰকাৰক, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু মন্ত্ৰী গোটৰ সকলো সদস্যকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। টাই আহোম জনগোষ্ঠী হৈ টাই পাই আজি দীৰ্ঘদিন ধৰি যি এই সংগ্ৰাম চলাই আহিছিল আজি টাই পাই আজি এই বিধানসভাত মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল হোৱাৰ বাবে আমি অতিকৈ সন্তোষ প্ৰকাশ কৰিছোঁ, আমি আনন্দ প্ৰকাশ কৰিছোঁ, আজি আমি সকলোৱে উদযাপন কৰিবলৈ আমি ওলাই আহিছোঁ।
ইপিনে অসম বিধানসভাত এই প্ৰতিবেদন দাখিল হোৱাৰ পাছত কালি কোকৰাঝাৰত জনজাতীয় ছাত্ৰ সমাজে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰে। অৱশ্যে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ৰাজ্যত 2019 চনৰ পৰা বৰ্তমানলৈকে 430 জন চৰকাৰী বিষয়া কৰ্মচাৰীক দুৰ্নীতি নিবাৰণ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ ভিতৰত অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰণী শাখাই 302 জনক, মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ শাখাই 88 জনক আৰু আৰক্ষীয়ে 40 জন বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। কালি অধিৱেশনৰ অন্তিম দিনা বিধায়ক জাকিৰ হুছেইন ছিগদাৰৰ এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰে। তেওঁ কয় যে গ্ৰেপ্তাৰ হোৱা বিষয়া কৰ্মচাৰীৰ বিচাৰ প্ৰক্ৰিয়া আদালতত চলি আছে যদিও এতিয়ালৈকে কোনো দোষী সাব্যস্ত হোৱা নাই। অৱশ্যে 23 জন বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰৰ পাছতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে আৰু 5 জনৰ স্থাৱৰ অস্থাৱৰ সম্পত্তি বাজেয়াপ্ত কৰা হৈছে। 2019 চনৰ পৰা 25 জন বিষয়া কৰ্মচাৰীক আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি ৰখাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 128 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট AIR নিউজ আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰী কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। দেশৰ সুৰক্ষাৰ সেৱাত নিয়োজিত সেনাবাহিনীৰ বাবে আকাশবাণী গুৱাহাটী প্ৰচাৰ কৰা বিশেষ অনুষ্ঠানত অংশ লোৱা 3গৰাকী জনপ্ৰিয় ঘোষক ঘোষিকাৰ অনুভৱ আৰু অভিজ্ঞতাৰে কালি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত অংশ লৈ প্ৰাক্তন ঘোষিকা তথা অনুষ্ঠান প্ৰস্তুতকৰ্তা তাপসী সেনগুপ্ত, সাধনা ফুকন আৰু দিবাকৰ গোস্বামীয়ে অনুষ্ঠান পৰিৱেশনৰ সময়ত লাভ কৰা অম্লমধুৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানৰ আন এগৰাকী জনপ্ৰিয় ঘোষিকা প্ৰয়াত বিমলেশ আৰিয়কো অনুষ্ঠানত সোঁৱৰণ কৰা হয়। এই অনুষ্ঠানত বৰ্তমান কলকাতাস্থিত তাপসী সেনগুপ্তই টেলিফোনযোগে অংশ লৈ এই কাৰ্যসূচীয়ে কেনেদৰে বিপুল জনপ্ৰিয়তা লাভ কৰিছিল এই বিষয়ে উল্লেখ কৰে। প্ৰতি সপ্তাহে চিঠি পত্ৰৰ অনুষ্ঠানত 500+ চিঠি আহিছিল বুলিও তেওঁ কয়। অনুষ্ঠানত সাধনা ফুকনে অসম আন্দোলনৰ দৰে প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিত কাৰ্যসূচী চলাই যোৱাৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। একেদৰে দিবাকৰ গোস্বামীও অনুষ্ঠানত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে।
তেওঁ ৰাজস্থানৰ পৰা চিঠি লিখিছে যে সীমা দিদি মই ইয়াত চলা আয়া হওঁ আৰু আপক পত্ৰ লিখ ৰহা হওঁ, আপ ইছ পত্ৰ কা জৱাব জৰুৰ দিজিয়েগা, চাহে এক লাইন মে হি হো, ক্যোঁকি মেৰে বচ্চে আপ লোগোঁ কে বাৰে মে ইতনা সুন চুকে হে মেৰে সে কি আগৰ আপ চিঠি নাহি হমে লিখেংগে তো ও মুঝে গলত সমঝেঙ্গে, আপনার লাইন হলেও আপনি লিখি দিব যে মানে চিঠি পাইছো বড় ভাল লাগিছে এই কথা। মই দুইটা মনে মনে ভাবিছো তেওঁলোকে গৈ পেলাই ঘৰৰ মানুহবিলাকৰ লগতো আমাৰ কথাবোৰ কৈছিলে, যেনেকুৱা মানে 3গৰাকী বহেন আছিলে তেওঁলোকে আমাৰ কাৰণে প্ৰগ্ৰাম বনাইছিলে, আমাৰ চিঠিৰ উত্তৰ দিছিলে,
সেইটোৱে আন্তৰিকতা বাইদেউ।
মই নাহি পেলাই কি কৰিলো, ইঞ্জিনিয়াৰিং ইনষ্টিটিউট আছে সেইটো ৰাস্তা দি দৌৰি দৌৰি গৈ পেলাই আমাৰ যে ৱালৰ পিছপিনে ঘৰবিলাক আছে মানুহৰ চোতালেদি পাৰ হৈ পেলাই ঘৰৰ মাজেৰে পাৰ হৈ হৈ আহি পেলাই ৰেড ক্ৰছ আছে সেইখিনি আহি পালো। এতিয়া আহি পোৱাৰ পিছত দেখিলো ইয়াত ৱাল আছে, এতিয়া কি কৰিম, টাইম নাই বেছি প্ৰগ্ৰাম আৰম্ভ হ'বলে, 5 মিনিট আছে নেকি, ৱালটো দেখিলো ৱাল পাৰ হ'বই লাগিব, উপায় নাই আৰু, এইফালৰ পৰা বেগ পেলাই দিছো, ছাতি পেলাই দিছো, তাৰপিছত ৱালটো মই এক জাপ মাৰি পাৰ হৈ
শাড়ী পিন্ধিয়ে জাপ মাৰি দিছো,
শাড়ী পিন্ধিয়ে
ক'ত হয়
ৰাণী লক্ষ্মী মাই হৈ পেলাই বেগ দৌৰ দি দৌৰি দৌৰি আহি ঠিক দৰ্জাখন মই খুলি পেলাই সোমাইছো, ৰেড লাইট জ্বলিছে, লগা লগ মাইক ধৰি পেলাই ইয়ে আকাশবাণী কা গুৱাহাটী কেন্দ্ৰ হে
মানে এনেকুৱা পৰিৱেশত আপোনালোকে ডেডিকেশ্যন দি পেলাই
কৈছো ৰখি পেলাই ভয় খাইছে কি সাধনা আহি দিয়ে তাক ৰখি আছে তাৰ মুখ দেখা পাই পেলাই মানে কি যে মানে শান্তি সেইটো মইহে জানো আৰু।
79ৰ পৰা 83, 84, 85লৈকে যেতিয়া অসম আন্দোলনৰ যিটো আছিল, বিশেষকৈ আমাৰ এই সৈন্য বাহিনীৰ অনুষ্ঠানটো BBC পৰ্যন্ত মানে প্ৰতিধ্বনিত হৈছে।
দৃষ্টিপাত অনুষ্ঠানৰ পৰিচালনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। নগাঁও জিলাৰ কামপুৰ ৰাজচকৰ অন্তৰ্গত লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ দখলীকৃত ভূমিত উচ্ছেদ অভিযান অব্যাহত আছে। কালি বনাঞ্চলখনৰ চানখোলা, কান্দাপাৰা, জুৰিৰপাৰ, বেদেৰীপাৰ আৰু মাজগাঁৱত অবৈধভাৱে বাস কৰা পৰিয়ালসমূহক উচ্ছেদ কৰাৰ পাছত জিলা প্ৰশাসনে আৰক্ষী আৰু বন বিভাগৰ সহযোগত আজি দখলীকৃত বাকী অংশসমূহ দখলমুক্ত কৰাৰ বাবে অভিযান চলাব। জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই জনোৱা মতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ কঠোৰভাৱে পালন কৰি অঞ্চলটোত উচ্ছেদ চলোৱা হৈছে। বছৰ বছৰ ধৰি দখল হৈ থকা বনাঞ্চলখনৰ 5692 বিঘা ভূমি খালী কৰাৰ ব্যৱস্থা কৰা হৈছে। দখলীকৃত ভূমিৰ 1540 বিঘা ভূমি লুটুমাৰীৰ আৰু বাকীখিনি কান্দাপাৰা, চানখোলা, বেদেৰীপাৰ, জুৰিৰপাৰ, কদমনি, মাজগাঁও, নিমবাগানলৈ বিস্তৃত হৈ আছে। প্ৰশাসনে দখলীকৃত ভূমি উচ্ছেদ কৰিবৰ বাবে 50খন এক্সকেভেটৰ আৰু সহস্ৰাধিক নিৰাপত্তাৰক্ষীক নিয়োগ কৰিছে। সংসদৰ শীতকালীন অধিৱেশন কাইলৈ আৰম্ভ হ'ব। 19 ডিচেম্বৰলৈ চলিবলগীয়া এই অধিৱেশনত কেইবাখনো বিধেয়ক উত্থাপন কৰা হ'ব। অধিৱেশনৰ পূৰ্বে চৰকাৰে আজি এখন সৰ্বদলীয় বৈঠকৰ আহান কৰিছে। গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় উত্তৰ পূব পেৰা স্পৰ্টছ মিটৰ কালি সামৰণি পৰে। অসমে 53টা সোণৰ পদকেৰে প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰে। প্ৰতিযোগিতাখনত অসমে 53টা সোণ, 50টা ৰূপ আৰু 49টা ব্ৰঞ্জসহ মুঠ 152টা পদকেৰে বিজয়ী হিচাপে পৰিগণিত হয়। অৰুণাচল প্ৰদেশে 84টা পদকেৰে দ্বিতীয় স্থান লাভ কৰে। আকাশবাণী গুৱাহাটীৰ ৰিক্ৰিয়েচন ক্লাবৰ উদ্যোগত সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু ৰাইজৰ হিয়াৰামঠু জুবিন গাৰ্গৰ গীতৰ সমূহীয়া পৰিৱেশনৰ বাবে আজি আকাশবাণী গুৱাহাটীৰ চৌহদৰ খেলপথাৰত এটা বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে। দিনৰ 11 বজাৰ পৰা হ'বলগীয়া এই অনুষ্ঠানত আকাশবাণী চৌহদৰ বাসিন্দাসকলৰ লগতে কেইবাগৰাকীও আমন্ত্ৰিত শিল্পীয়ে 2গৰাকী শিল্পীৰ গীত পৰিৱেশন কৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
বিধানসভাৰ অধিৱেশনৰ অন্তিম দিনা দাখিল জনজাতিকৰণৰ প্ৰতিবেদন, কামপুৰৰ লুটুমাৰী বনাঞ্চলৰ 1700 পৰিয়ালৰ বাসগৃহত চলিল বুলডজাৰ, ৰাজ্যত পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা 22 লক্ষাধিক, ডঃ পীতাম্বৰ দেৱগোস্বামীক প্ৰদান কৰা হ'ব বৈকুণ্ঠ বৈভৱ বঁটা আদি ভিন ভিন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে কালি 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত দাখিল কৰা প্ৰতিবেদন মৰাণ মতক সংগঠনে আদৰণি জনোৱাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অৰূপ চান্দিল্য আৰু ডঃ মেঘনা চৌধুৰীলৈ মুনীন বৰকটকী স্মাৰক ন্যাসে প্ৰথমবাৰলৈ লিখন ফেলোশ্বিপ আগবঢ়োৱাৰ বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থাৰ কাউন্সিলত সৰ্বাধিক ভোটেৰে ভাৰত পুনৰ নিৰ্বাচিত হোৱাৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। অসমৰ জি এছ টি পি 12% হাৰে 5,70,242.61 কোটি টকালৈ বৃদ্ধি। কেগৰ এই প্ৰতিবেদনে ৰাজ্যৰ অৰ্থনীতিলৈ আশাৰ বতৰা কঢ়িয়াই অনাৰ বাতৰি নিয়মে বাৰ্তা আৰু দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। ডেংগু, ইনফ্লুৱেঞ্জা, ডায়েৰিয়াৰ দৰে ৰোগৰ প্ৰাদুৰ্ভাৱ তথা জনস্বাস্থ্যৰ প্ৰতি আহিব পৰা আন ভাবুকি কাষৰীয়া অঞ্চললৈ সোঁচৰাৰ আগতে জনাবলৈ ভাৰতে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিব। এই বাতৰি দৈনিক জনমভূমি কাকতৰ। সদনত কালি শিক্ষা বিষয়ক একাধিক বিধেয়ক গৃহীত হোৱাৰ বাতৰি দ্য চেণ্টিনেল, দৈনিক অগ্ৰদূত আদি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দেশৰ ভূমিকম্প প্ৰৱণ অঞ্চলৰ আটাইতকৈ বিপদজনক ৰেডজনত অসমক স্থান দিয়া বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ মৰমী। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 29 ডিগ্ৰী আৰু সৰ্বনিম্ন 15 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। 5ম অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ সামৰণি। অধিৱেশনত 33খন ন পুৰণি বিধেয়ক গৃহীত। 6টা জনগোষ্ঠীৰ জনজাতিকৰণ সম্পৰ্কীয় মন্ত্ৰী গোটৰ প্ৰতিবেদন বিধানসভাত দাখিল। আজি দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ 128 সংখ্যক খণ্ড। নগাঁও জিলাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ দখলীকৃত ভূমিত আজিও প্ৰশাসনৰ উচ্ছেদ অভিযান। আৰু গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় উত্তৰ পূব পেৰা স্পৰ্টছ মিটত 53টা সোণৰ পদকেৰে অসমৰ শ্ৰেষ্ঠত্ব অৰ্জন। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দুপৰীয়া 12:05 শুনিবলৈ পাব।